আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ শুৱালকুছিত 53 কোটি টকা ব্যয়েৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে। বস্ত্ৰ নগৰীখনত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰথমে 1,33,00,000 টকা ব্যয়েৰে মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰা শুৱালকুছি ছুইমিং পুল তথা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে 99,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা শুৱালকুছি প্ৰৱেশদ্বাৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা আদৰণি তোৰণৰ বৰ্ধিত অংশ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ পিছতে শুৱালকুছি FRU-ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে 44,85,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া 100খন বিচনাযুক্ত শুৱালকুছি চিকিৎসালয়ৰ উন্নীতকৰণৰ শিলান্যাস কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী 44,93,00,000 টকাৰ শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু পূব বংশৰ মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু উন্নীতকৰণৰ শিলান্যাস কৰে। তদুপৰি তেওঁ কিষ্মত বংশৰৰ পৰা পাকৰ কোণালৈ পথ নিৰ্মাণ, শুৱালকুছিৰ শ্ৰী শ্ৰী শংকৰদেৱ ধামত শংকৰদেৱ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণৰ শিলান্যাস, শুৱালকুছি আৰু পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন আৰু নৱীকৃত শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজিৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকে ধৰি বহু ব্যক্তি উপস্থিত থাকে। অসমত উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ ফলতে যোৱা দুবছৰত ৰাজ্যখনত 50,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰৰ সঠিক নীতিৰ বাবে কেইবাটাও বৃহৎ কোম্পানী অসমত বিনিয়োগৰ বাবে আগ্ৰহী হৈছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল উদ্যোগ উন্নীতকৰণ আঁচনিৰ অধীনত ৰাজ সাহায্য হিচাপে কেন্দ্ৰীয় চৰকাৰে মুঠ 10,000 কোটি টকাৰ আৱণ্টন দিছে। ডঃ শৰ্মাই কয় যে এই আঁচনিৰ অধীনত 1 কোটি টকা পৰ্যন্ত ব্যয় সাপেক্ষে উদ্যোগ স্থাপন কৰাসকলক 7.5% ৰাজ সাহায্য প্ৰদান কৰা হ'ব। একে সময়তে বেংক ঋণতো তেওঁলোকে 5% সকাহ লাভ কৰিব। তেওঁ কয় যে উৎপাদন খণ্ডৰ সৈতে জড়িত উদ্যোগ স্থাপন কৰাসকলে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় GST ধন ঘূৰাই পাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ঋণ নিক্ষেতা আঁচনিৰ অধীনত মূলধনী ধন ঘূৰাই দিয়াৰ বাবে ছিডবিৰ সৈতে হোৱা চুক্তি অনুসৰি বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংকে অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহক 20,00,000 কোটি টকাৰ ঋণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে সেউজ শক্তি উদ্যোগত উৎসাহিত কৰাৰ নীতি, অসম বৈদ্যুতিক উদ্যোগক উৎসাহ প্ৰদান কৰাৰ ব্যৱস্থাও কৰিছে যাতে অনাগত দিনত বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ উদ্যোগৰ ব্যৱস্থা কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে অনাগত দিনত ৰাজ্যখনত উদ্যোগৰ ক্ষেত্ৰত অধিক অগ্ৰসৰ হোৱাৰ পথ প্ৰশস্ত বুলিও মন্তব্য কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কোকৰাঝাৰ ভ্ৰমণ কৰি UPPL, BJP আৰু অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। কোকৰাঝাৰত উপস্থিত হোৱাৰ পাছত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে পৰম্পৰাগত পোছাক, এখন আৰনাই আৰু বড়ো থলুৱা বাদ্যযন্ত্ৰ চেৰজাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায়। বৈঠকত অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইষ্টাৰিকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটাত এখন জনসভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰাৰ বাবেই বিগত 10 বছৰত অঞ্চলটোত উল্লেখনীয় পৰিৱৰ্তন সাধন হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি IIT গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে আৰোপ কৰা গুৰুত্বৰ বাবেই কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভিতৰত প্ৰায় কেইগৰাকী মন্ত্ৰীয়ে যোৱা 10 বছৰত 850 বাৰ অঞ্চলটো ভ্ৰমণ কৰিছে। IIT গুৱাহাটীত বিকশিত ভাৰত এম্বেচাডৰ কেম্পাছ ডায়লগ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু অঞ্চলটোৰ যুৱ প্ৰজন্ম যথেষ্ট উৎসাহী আৰু উদ্যমী। প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ ৰাজ্যসমূহক ভাৰতৰ উন্নয়নৰ ইঞ্জিন হিচাপে অভিহিত কৰিছে। আনহাতে এই ৰাজ্যসমূহে সকলো ধৰণৰ সুবিধা লাভ কৰাটো কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খুচৰাবাৰীত আজি UPPL দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ BPF দলৰ পৰিষদ জয়েশ মুছাহাৰীসহ প্ৰায় 3,000 BPF কৰ্মীয়ে UPPLত যোগদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।